কলসিয়া অধ্যায় তিনি। এতেকে তোমালোকে যদি খ্রিস্টে হইতে তোলা হলা, তেন্তে ঈশ্বরৰ সোঁহাতে, যি ঠাইত খ্রিস্ট বহি আছে, ওপৰত থকা সেই ঠাইৰ কথা বিচাৰিবা।
পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা ভাবিবা, কিয়নো তোমালোক মৰিলা আৰু তোমালোকৰ জীৱন খ্রিস্টে সৈতে ঈশ্বৰত গুপ্ত আছে। আমাৰ জীৱনস্বৰূপ খ্রিস্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া তেওঁ সৈতে তোমালোকো প্ৰতাপত প্ৰকাশিত হবা।
এতেকে তোমালোকে পৃথিৱীত থকা নিজ নিজ অংগ প্ৰত্যংগ স্বৰূপ যি ব্যভিচাৰ, অসুচিতা, কামাভিলাষ, কু অভিলাষ আৰু লোভ, অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা। সেইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ আহে। পূৰ্বে যেতিয়া তোমালোকে সেইবোৰত জীৱিত আছিলা, তেতিয়া তোমালোকেও সেইবোৰত চলিছিলা, কিন্তু এতিয়া ক্ৰোধ, খং, হিংসা, নিন্দা, মুখৰ পৰা ওলোৱা অবচনীয় বচন, এই সকলোকে দূৰ কৰা। ইজনে সিজনক মিছা কথা নকবা, কিয়নো তোমালোকে তাৰ কৰ্মে সৈতে পুৰাতন পুৰুষক ফটা বস্ত্ৰস্বৰূপে সলকাই পেলোৱা। আৰু যি নতুন পুৰুষ নিজ সৃষ্টিকৰ্তাৰ প্ৰতিমূৰ্তিৰ দৰে তত্ত্বজ্ঞানৰ নিমিত্তে নতুন কৰা হ'ব লাগিছে, তাক পিন্ধিলা। ইয়াতে গ্ৰীক বা জিহুদী, শূন্য বা অশূন্য, অসভ্যলোক, স্কুঠিয়া, দাস, স্বাধীন, এইবিলাক হবই নোৱাৰে, কিন্তু সকলোতে খ্ৰীষ্টই সকলো হৈছে।
এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময়, স্নেহ, মধুৰ ভাৱ, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা। তোমালোক পৰস্পৰ সহনীয় হোৱা, আৰু যদি কোনোজনৰ বিৰুদ্ধে কোনোজনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা। প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকে কৰা। আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা, সি সৰ্বসিদ্ধিৰ বান্ধনি। আৰু খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্তৃত্ব কৰক। তোমালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হলা আৰু কৃতজ্ঞ হোৱা। খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথাত তোমালোকত বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতিগীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথাত নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰা। আৰু বাক্যত বা কাৰ্যত যি যি কৰা, সকলোকে প্ৰভু যীশুৰ নামত কৰা আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰক ধন্যবাদ কৰা।
হে ভাৰ্যাবিলাক, প্ৰভু যেনে উচিত তেনেকৈ তোমালোকে নিজ নিজ স্বামীৰ বশীভূত হোৱা। হে পুৰুষবিলাক, তোমালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰা আৰু তেওঁবিলাকলৈ তিতা ব্যৱহাৰ নকৰিবা। হে সন্তানবিলাক, তোমালোকে সকলো বিষয়তে পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো প্ৰভুত সেই সন্তোষজনক। হে পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকক কেঁচ কেঁচাই নাথাকিবা, জানোচা সিহঁত নিৰাশ হয়। হে দাসবিলাক, তোমালোক চকু চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ হৃদয়ৰ সৰলতাত প্ৰভুলৈ ভয় ৰাখি সকলো বিষয়তে মাংস সম্বন্ধীয় নিজ নিজ প্ৰভুবিলাকৰ আজ্ঞাধীন হোৱা। আৰু প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাবা বুলি তোমালোকে জানি যি কৰা, তাক মানুহৰ উদ্দেশ্যে নহয় কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিত্তে সৈতে কৰা। তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে দাস্যকৰ্ম কৰা, কিয়নো যিজনে অন্যায় কৰে তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাত নাই।